এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই মৰমী কাশ্যপ আৰু মোৰ লগত আছে অৰূপ কুমাৰ শৰ্মা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ জাপানৰ অৰ্থনীতি, বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী কোগা য়োশিৰোৰ লগতে দেশখনৰ উদ্যোগ আৰু ব্যৱসায়িক ক্ষেত্ৰৰ কাণ্ডাৰীসকলক সাক্ষাৎ। অসম বিধানসভাৰ বাজেট অধিৱেশন 17 ফেব্ৰুৱাৰীত আৰম্ভ। বজালি জিলাৰ পাঠশালা নগৰৰ ভট্টদেৱ ক্ষেত্ৰত 31 জানুৱাৰীৰ পৰা অসম সাহিত্য সভাৰ সপ্ততিনৱ পূৰ্ণাংগ অধিৱেশন। ৰাজ্যৰ 354খন চাহ বাগিচা চিকিৎসালয়ক আয়ুষ্মান আৰোগ্য মন্দিৰলৈ উন্নীতকৰণৰ বাবে অসম চৰকাৰ আৰু চাহ বাগিচা কৰ্তৃপক্ষৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰ। আৰু কলকাতাৰ ইডেন গাৰ্ডেনছত ভাৰত আৰু ইংলেণ্ডৰ মাজৰ 5খনীয়া টি20 শৃংখলাৰ প্ৰথমখন খেল টছত জিকি ভাৰতৰ প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত। এতিয়া শুনক বিতং বাতৰি। অসমে সৰলতা, স্বচ্ছতা আৰু দক্ষতা এই তিনিটা বুনিয়াদৰ আধাৰত ব্যৱসায়ীসকলক ৰাজ্যত বিনিয়োগ কৰিবলৈ আহান জনাই আহিছে। জাপানত আজি এডভান্টেজ আসামৰ দ্বিতীয় সংস্কৰণৰ বিষয়ে প্ৰচাৰ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে এই নীতি অনুসৰণ কৰিয়েই ৰাজ্য চৰকাৰে নতুন যুগৰ উদ্যোগসমূহক ভেটি স্থাপন কৰিবলৈ উৎসাহিত কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে এডভান্টেজ আসামৰ দ্বিতীয় সংস্কৰণৰ বিস্তৃত প্ৰসাৰ আৰু এই পদক্ষেপত বহিৰাষ্ট্ৰৰ পৰা সহযোগিতা লাভৰ উদ্দেশ্যে আজি জাপানৰ অৰ্থনীতি, বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী কোগা য়োশিৰোক সাক্ষাৎ কৰে। এই সাক্ষাৎকালত মুখ্যমন্ত্ৰীয়ে জাপানী প্ৰতিষ্ঠানৰ দ্বাৰা ব্যৱসায়িক উদ্যান স্থাপনৰ বাবে অসমৰ প্ৰস্তুতি সম্পৰ্কতো আলোচনা কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই জাপান চৰকাৰৰ কাৰিকৰী শিক্ষানবিছ প্ৰশিক্ষণ আৰু নিৰ্দিষ্ট দক্ষতা কৰ্মী কাৰ্যসূচীৰ বাবে পৰীক্ষা কেন্দ্ৰ স্থাপনৰ বিষয়ে বিবেচনা কৰিবলৈ অনুৰোধ জনায়। মুখ্যমন্ত্ৰীগৰাকীয়ে এটা ৰোড শ্বত অংশ লৈ দেশখনৰ আগশাৰী উদ্যোগ আৰু ব্যৱসায়ী জগতৰ কাণ্ডাৰীসকলৰ সৈতে মত বিনিময় কৰে। এই মত বিনিময়ত মুখ্যমন্ত্ৰীয়ে অসমৰ আকৰ্ষণীয় অৰ্থনৈতিক বিকাশ আৰু ব্যৱসায়ৰ সুচলতা সন্দৰ্ভত আলোকপাত কৰে। ভাৰত জাপান সম্পৰ্কত অসমৰ বিশেষ ভূমিকাক গুৰুত্ব প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে 2014 চনৰ তুলনাত অসমে অহা বছৰৰ ভিতৰত ইয়াৰ অৰ্থনীতি 3 গুণ বৃদ্ধি কৰিবলৈ আগবাঢ়িছে। তেওঁ কয় যে অসমৰ ফুলবৰীত নিৰ্মীয়মান দেশৰ দীৰ্ঘতম নদী দলংখনো জাপানৰ সহায়ত কৰা হৈছে। একেটা স্থানতে সকলো ধৰণৰ অনুমোদন লাভৰ একক উইণ্ড ব্যৱস্থা আৰু 300 কোটি আমেৰিকান ডলাৰৰ উৎপাদন সংযোজনে অসমক বিনিয়োগৰ সুযোগৰ দিশত উজ্বলাই তুলিছে বুলি মুখ্যমন্ত্ৰীয়ে কয়। অসম বিধানসভাৰ মাহজোৰা বাজেট অধিৱেশন 17 ফেব্ৰুৱাৰীত আৰম্ভ হ'ব। এইবাৰৰ বাজেট অধিৱেশনত মুঠ 14টা কৰ্মদিন থাকিব। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ভাষণেৰে অধিৱেশনৰ প্ৰথম দিনৰ কাৰ্যসূচী কোকৰাঝাৰত অনুষ্ঠিত হ'ব। 18 ফেব্ৰুৱাৰীত সদনৰ কাম কাজ নাথাকিব। 19 ফেব্ৰুৱাৰীৰ পৰা বাজেট অধিৱেশনৰ পৰৱৰ্তী কাৰ্যসূচী দিছপুৰৰ অসম বিধানসভা ভৱনত অনুষ্ঠিত হ'ব। 19 ফেব্ৰুৱাৰীত ৰাজ্যপালৰ ভাষণৰ ওপৰত ধন্যবাদসূচক প্ৰস্তাৱ উত্থাপন কৰা হ'ব। 10 মাৰ্চত বিত্তমন্ত্ৰী অজন্তা নেওগে ৰাজ্যখনৰ 2025-26 বিত্তীয় বৰ্ষৰ বাজেট উত্থাপন কৰিব। 11 আৰু 12 মাৰ্চত সদনত বাজেট বিতৰ্ক অনুষ্ঠিত হ'ব। 13 মাৰ্চৰ পৰা 20 মাৰ্চলৈ বাজেট অধিৱেশন বিৰতিত থাকিব। 24 মাৰ্চত বিত্তমন্ত্ৰীয়ে 2025-26 বৰ্ষৰ বাবে দাবী মঞ্জুৰি প্ৰস্তাৱ উত্থাপন কৰিব আৰু অসম বিনিয়োজন বিধেয়ক 2025 উত্থাপন কৰিব। 25 মাৰ্চত সদনৰ বাজেট অধিৱেশনৰ সামৰণি পৰিব। উল্লেখযোগ্য যে কোকৰাঝাৰত হ'বলগীয়া অধিৱেশনৰ প্ৰথম দিনা বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ উদ্যোগত অসমৰ 6ষ্ঠ অনুসূচীৰ অন্তৰ্গত অঞ্চলসমূহৰ আৰ্থ সামাজিক আৰু সামগ্ৰিক উন্নয়ন বিষয়ক আলোচনা অনুষ্ঠিত হ'ব। অসম সাহিত্য সভাৰ সপ্ততিতম পূৰ্ণাংগ অধিৱেশনখন অহা 31 জানুৱাৰীৰ পৰা 4 ফেব্ৰুৱাৰীলৈ বজালি জিলাৰ পাঠশালা নগৰৰ ভট্টদেৱ ক্ষেত্ৰত অনুষ্ঠিত হ'ব। আজি অসম সাহিত্য সভাৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱনত আয়োজিত এখন সংবাদমেলত অধিৱেশনৰ প্ৰস্তুতি সন্দৰ্ভত পাঠশালা অধিৱেশনৰ প্ৰচাৰ উপসমিতিৰ সভাপতি তথা প্ৰাক্তন বিধায়ক মনোৰঞ্জন দাসে কয় যে অধিৱেশনৰ প্ৰথম দিনা পুৱা নামঘৰৰ দুৱাৰ মুকলি ভট্টদেৱ ক্ষেত্ৰ আৰু মূল তোৰণ উদ্বোধন, ভট্টদেৱৰ কথা সাহিত্য বিষয়ক লৈ সাহিত্য আলোচনা, মেডাম মেফি উদযাপন, প্ৰতিনিধি শিবিৰ মুকলি আদি কাৰ্যসূচী অনুষ্ঠিত হ'ব। বিয়লি অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহী সভা আৰু সন্ধিয়ালৈ সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হ'ব।
আমি দিনে নিশাই কাম কৰি সাহিত্য সভাখন কিদৰে এই অধিৱেশনখন সফল কৰিব পাৰো তাৰ প্ৰচেষ্টা আমি কৰি আছো। আমাৰ অধিৱেশন থলীৰ নাম আমি নামকৰণ কৰিছো ভট্টদেৱ ক্ষেত্ৰ হিচাপে আৰু মূল তোৰণখন আমি উদঘাটন কৰিম ৰাতিপুৱা 9 বজাত। 9:30 বজাত ভট্টদেৱ ক্ষেত্ৰৰ বিজ্ঞান মেলা, গ্ৰন্থমেলা, প্ৰদৰ্শনী, বজালিহাট সমন্বিত বিভিন্ন বিভাগৰ দ্বাৰ উদঘাটন কৰা হ'ব। এইবুলি আমি বাণিজ্য মেলাৰ সলনি বিজ্ঞান মেলা আমি আয়োজন কৰিবলৈ বিচাৰিছো আৰু এই বিজ্ঞান মেলা নিশ্চয়কৈ আটক ধুনীয়া হ'ব আৰু বিভিন্ন বিজ্ঞানৰ সমাহাৰেৰে আপোনালোকক আমি কিছু তাত জ্ঞান দিবৰ কাৰণে সক্ষম হ'ম বুলি আমি ধাৰণা কৰিছো। এইবুলি আমাৰ মাননীয় আদৰণীয় সমিতিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই এই বাণিজ্য মেলাৰ পৰিৱৰ্তে বিজ্ঞান মেলাৰ আয়োজন কৰিছে। তাৰে উপৰি আমি বজালিহাট অৰ্থাৎ বজালি অঞ্চলত উৎপাদিত বিভিন্ন সামগ্ৰী আৰু বৈশিষ্ট্যমূলক বস্তু প্ৰদৰ্শনেৰে আমি বজালিহাট নামৰ এটা নতুন বস্তু এটা সন্নিৱিষ্ট কৰিবলৈ বিচাৰিছো। 18 মাৰ্চ শনিবাৰ 1 ফেব্ৰুৱাৰী ৰাতিপুৱা 8:45 মিনিটত অসম সাহিত্য সভাৰ মূল পতাকা উত্তোলন কৰা হ'ব।
অধিবেশনৰ দ্বিতীয় দিনা অসম সাহিত্য সভাৰ মূল পতাকা উত্তোলন কৰা হ'ব। ইয়াৰ সৈতে সংগতি ৰাখি পতাকা বেদীৰ প্ৰথম চক্ৰত 77খন পতাকা আৰু দ্বিতীয় চক্ৰত 108খন পতাকা উত্তোলন কৰা হ'ব। ইয়াৰ পাছতে স্মৃতি তৰ্পণ, শ্বহীদ তৰ্পণ, স্মৃতিগ্ৰন্থ আৰু অন্যান্য গ্ৰন্থ উন্মোচনী সভা, জনগোষ্ঠীয় সাহিত্য সন্মিলন, জাতীয় বৌদ্ধিক সন্মিলন আদি অনুষ্ঠিত হ'ব। অধিবেশনৰ তৃতীয় দিনা ধ্ৰুপদী অসমীয়া ভাষা শীৰ্ষক আলোচনা সত্ৰৰ পাছতে অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি ডঃ বসন্ত গোস্বামীক লৈ এটা বৰ্ণাঢ্য শোভাযাত্ৰা উলিওৱা হ'ব। ইয়াৰ পাছতে দিনৰ 1 বজাৰ পৰা প্ৰথমখন মুকলি সভা অনুষ্ঠিত হ'ব। অধিবেশনৰ চতুৰ্থ দিনা বুৰঞ্জী সন্মিলন, লোক সাংস্কৃতিক সমাৰোহ, মুকলি সভা, যুৱ সাংসদ সাংস্কৃতিক সন্মিলন অনুষ্ঠিত হ'ব। অধিবেশনৰ পঞ্চম তথা অন্তিম দিনা অসমৰ জনগোষ্ঠীয় ছাত্ৰ যুৱ সন্মিলন আকাশ শীৰ্ষক মহিলা প্ৰতিভা বিকাশৰ অনুষ্ঠান, নাট্য সন্মিলন, অসম সাহিত্য সভাৰ বিভিন্ন বঁটা প্ৰদান কাৰ্যসূচী অনুষ্ঠিত হ'ব। সংবাদমেলত প্ৰচাৰ উপসমিতিৰ সভাপতিগৰাকীয়ে জনায় যে এই অধিবেশনথলী স্থাপনৰ বাবে 87 বৰ্গফুটৰ এটা বৃহৎ জাপি প্ৰস্তুত কৰি থকা হৈছে আৰু এই জাপিটোৰ জৰিয়তে লিমকা বুক অব ৰেকৰ্ডছ আৰু গিনিজ বুক অব ৰেকৰ্ডছ নাম অন্তৰ্ভুক্তিৰ বাবে চেষ্টা চলোৱা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকে ধৰি বহু বিশিষ্ট ব্যক্তিক এই অধিৱেশনলৈ আমন্ত্ৰণ জনোৱা হৈছে বুলি উদ্যোক্তাসকলে কয়। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক অৰূপ কুমাৰ শৰ্মাৰ পৰা।
ৰাজ্যৰ মুঠ 354খন চাহ বাগিচা চিকিৎসালয়ক আয়ুষ্মান আৰোগ্য মন্দিৰলৈ উন্নীতকৰণৰ বাবে আজি বুজাবুজি চুক্তি স্বাক্ষৰ অনুষ্ঠানত আয়োজন কৰা হয়। গুৱাহাটীত ৰাজ্যিক ভিত্তিত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহল আৰু চাহ তথা শ্ৰমিক কল্যাণ বিভাগৰ মন্ত্ৰী ৰূপেশ গোৱালৰ উপস্থিতিত এই অনুষ্ঠান সম্পন্ন হয়। এই চুক্তি অনুসৰি ৰাজ্য চৰকাৰে প্ৰতিখন চাহ বাগিচাত সুকীয়া চিকিৎসালয় নিৰ্মাণৰ কাম গ্ৰহণ কৰিব আৰু প্ৰতিখন চিকিৎসালয়ৰ বাবে 1জনকৈ সমূহীয়া চিকিৎসা বিষয়া নিয়োগ কৰা হ'ব। একেদৰে চাহ বাগিচা কৰ্তৃপক্ষই নতুন চিকিৎসা ভৱন বা ইয়াৰ বিষয়া কৰ্মচাৰীসকলৰ বাবে আৱাস নিৰ্মাণৰ বাবে পৰ্যাপ্ত পৰিমাণৰ মাটি প্ৰদান কৰিব। চিকিৎসালয়সমূহত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত বিনামূলীয়া ঔষধ যোগান আৰু বিনামূলীয়া ৰোগ পৰীক্ষা আদিৰ ব্যৱস্থা কৰা হ'ব। এই চুক্তি সন্দৰ্ভত মন্ত্ৰী অশোক সিংহলে এইদৰে কয়।
ইয়াৰ জৰিয়তে চাহ বাগানত স্বাস্থ্যখণ্ডৰ ব্যৱস্থা উন্নত হ'ব। উন্নত মানদণ্ডৰ চিকিৎসা আমি চাহ বাগান এলেকাবোৰত দিব পাৰিম। লগতে আয়ুষ্মান আৰোগ্য মন্দিৰ অকল চিকিৎসাৰ কাৰণেই নহয়, স্বাস্থ্যৱান এটা সমাজ গঢ়াৰ কাৰণে তেখেতসকলে কাম কৰিব। সপ্তাহত এদিন যোগা, এক্সাৰচাইজ আৰু বিভিন্ন শাৰীৰিক চৰ্চা, তাৰ উপৰিও স্বাস্থ্যৱান থকাৰ কাৰণে এক্সাৰচাইজ কামবোৰতো তেখেতসকলে মনোনিয়োগ কৰিব। আৰু মই ভাবো এক স্বাস্থ্যৱান শ্ৰমিক শক্তি চাহ বাগানত এই কাৰ্য
ইয়াৰ অংশ হিচাপে তিনিচুকীয়া জিলাৰ 80খন চাহ বাগিচা চিকিৎসালয় আৰু স্বাস্থ্য কেন্দ্ৰক আয়ুষ্মান আৰোগ্য মন্দিৰলৈ উন্নীত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই উদ্দেশ্যে আজি তিনিচুকীয়া জিলাৰ আয়ুক্ত স্বপ্নিল পাল আৰু 80খন বৃহৎ চাহ বাগিচাৰ কৰ্তৃপক্ষৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। চৰাইদেউ জিলাতো আজি 22খন চাহ বাগিচাৰ চিকিৎসালয়ক আয়ুষ্মান আৰোগ্য মন্দিৰলৈ উন্নীতকৰণৰ বুজাবুজিৰ চুক্তি সম্পন্ন হয়। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মহাপ্ৰয়াণৰ স্থান মধুপুৰ সত্ৰ পৰিদৰ্শন কৰি আসন্ন মধুপুৰ উৎসৱ উদযাপন আৰু নিৰ্মালী প্ৰদান অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ লয়। পশ্চিমবংগৰ কোচবিহাৰ জিলাৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী মধুপুৰ ধাম সত্ৰত বুঢ়ীৰপ গোবিন্দ আটৈ তিৰুভাৱ তিথিৰ লগত সংগতি ৰাখি অসম চৰকাৰৰ পৰ্যটন বিভাগৰ সৌজন্যত আৰু ধুবুৰী জিলা প্ৰশাসনৰ সহযোগত 29 জানুৱাৰীৰ পৰা 3দিনীয়াকৈ মধুপুৰ উৎসৱৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই 29 জানুৱাৰীত কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। এই অনুষ্ঠানতে মালা নিৰ্মালী প্ৰদান কৰি বুঢ়া সত্ৰীয়া আৰু ডেকা সত্ৰীয়া পদত অধিষ্ঠিত কৰা হ'ব। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি নলবাৰীত 180 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া কৰ্কট ৰোগ চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰে। এই উপলক্ষে মন্ত্ৰীগৰাকীয়ে কয় যে টাটা প্ৰতিষ্ঠানৰ সহযোগত অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ দ্বাৰা পৰিচালিত হ'বলগীয়া এই চিকিৎসালয়খনৰ নিৰ্মাণ কাৰ্য শীঘ্ৰে সম্পূৰ্ণ হৈ উঠিব আৰু ইয়াৰ ফলত জিলাখনৰ লগতে কাষৰীয়া অঞ্চলৰ ৰোগীসকল উপকৃত হ'ব। তেওঁ কয় যে অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ কৰ্মচাৰীসকলে ফেব্ৰুৱাৰীৰ পৰা ঘৰে ঘৰে গৈ ৰোগী অনাৰ ব্যৱস্থা কৰিব। আজিৰ অনুষ্ঠানত নলবাৰী চহৰৰ সোণপুৰ অঞ্চলৰ 50 বছৰ বা তাতকৈ অধিক সময়ৰ বাবে বাস কৰি অহা পৰিয়ালসমূহক মাটিৰ দখলস্বত্ব প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। ইয়াৰ ফলত এই লোকসকল চৰকাৰী আঁচনিৰ সুবিধা লাভৰ বাবে আবেদন কৰিবলৈ যোগ্য হৈ উঠিছে। অসম চৰকাৰে ৰাজ্যত গৌ হত্যা নিষিদ্ধ কৰাৰ পৰিপ্ৰেক্ষিতত এটা সামাজিক মাধ্যমত গৌ হত্যাৰ দৃশ্য আপলোড কৰাৰ অভিযোগত গুৱাহাটী মহানগৰ আৰক্ষীয়ে 6 লোকক গ্ৰেপ্তাৰ কৰিছে। ধৃত লোককেইজন কামৰূপ জিলাৰ ছয়গাঁও আৰক্ষী থানাৰ অন্তৰ্গত আচলপাৰাৰ বাসিন্দা বুলি জানিব পৰা গৈছে। অসম পশুধন সংৰক্ষণ আইনৰ অধীনত হাতীগাঁও আৰক্ষী থানাত এই সন্দৰ্ভত এটা গোচৰ ৰুজু কৰা হৈছিল। অসম চৰকাৰে আজি জ্যেষ্ঠ অধিবক্তা চিন্ময় প্ৰদীপ শৰ্মাক ৰাজ্যৰ অতিৰিক্ত মহাধিবক্তা হিচাপে নিযুক্তি দিছে। ৰাজ্য চৰকাৰৰ ন্যায়িক বিভাগে জাৰি কৰা নিৰ্দেশনাত শ্ৰীশৰ্মাই উচ্চতম ন্যায়ালয়ৰ গোচৰসমূহত অসম চৰকাৰৰ পক্ষক প্ৰতিনিধিত্ব কৰিব বুলি কোৱা হৈছে।
চলিত বৰ্ষৰ দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ আজি সামৰণি পৰে। গুণোৎসৱৰ এই পৰ্যায়ত চৰাইদেউ, ধেমাজি, গোলাঘাট, হাইলাকান্দি, হোজাই, যোৰহাট, তিনিচুকীয়া, শোণিতপুৰ, পশ্চিম কাৰ্বি আংলং, কামৰূপ মহানগৰ, ধুবুৰী, চিৰাং আৰু বাক্সা জিলাৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ বহী মূল্যায়ন কৰা হয়। পৰিবহণ তথা পাৰ্বত্য এলেকা উন্নয়ন বিভাগৰ মন্ত্ৰী যোগেন মোহনে আজি ধেমাজি জিলাত শিক্ষাখণ্ডৰ অন্তৰ্গত নগৰ প্ৰাথমিক বিদ্যালয়ত গুণোৎসৱত অংশ লৈ শিক্ষক শিক্ষয়িত্ৰী আৰু শিক্ষাৰ্থীসকলৰ সৈতে বাৰ্তালাপ কৰে। জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই গুণোৎসৱৰ অংশ হিচাপে আজি পুৱা বাক্সা জিলাৰ 700 নম্বৰ খাৰুৱাৰ প্ৰাথমিক বিদ্যালয় আৰু ইৰাকদাও উচ্চ মাধ্যমিক বিদ্যালয়ত বহী মূল্যায়ক হিচাপে উপস্থিত থাকি ছাত্ৰ ছাত্ৰী, অভিভাৱক তথা শিক্ষক শিক্ষয়িত্ৰীসকলৰ সৈতে মত বিনিময় কৰে। তেওঁ কয় যে গুণোৎসৱ ব্যৱস্থাই ৰাজ্যখনৰ শিক্ষাখণ্ডৰ ইতিবাচক পৰিৱেশ সৃষ্টি কৰি উন্নয়নৰ বাট বোলাত সহায় কৰি আহিছে। একেদৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি পশ্চিমবংগৰ দাঁতিকাষৰীয়া, ধুবুৰী জিলাৰ গোলোকগঞ্জৰ চিন্ময়ী বিদ্যালয় আৰু আগমনী শিক্ষাখণ্ডৰ অন্তৰ্গত ছাগলীয়া মজলীয়া বিদ্যালয়ত ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী আৰু অভিভাৱকসকলৰ সৈতে কথোপকথনত ভাগ লয়। সদ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাই ৰাজ্য চৰকাৰে অসম জিলা প্ৰশাসন কৰ্মচাৰী সেৱাবিধি 1967খনৰ সংশোধন কৰাৰ প্ৰতিবাদ জনাই আজি সমগ্ৰ ৰাজ্যতে ধৰ্মঘট পালন কৰে। সন্থাই ৰাজ্য চৰকাৰে পূৰ্বৰ নীতি সলনি কৰি কৰ্মচাৰী সংগঠনৰ কেইবাগৰাকীও কৰ্মকৰ্তাক আন্তঃজিলা বদলি কৰা কাৰ্যৰো প্ৰতিবাদ কৰে। তামোলপুৰ আৰক্ষীয়ে আজি জিলাখনৰ বিভিন্ন স্থানত জব্দ কৰা ভালেসংখ্যক নিষিদ্ধ নিচাযুক্ত দ্ৰব্য বিনষ্ট কৰে। তামোলপুৰৰ বৰখাতা শ্মশানত জিলা নিচাযুক্ত দ্ৰব্য বিনষ্ট সমিতিৰ সদস্যৰ উপস্থিতিত বিনষ্ট কৰা সামগ্ৰীৰ ভিতৰত 207.5 কিলোগ্ৰাম ভাং, 24 গ্ৰাম হেৰইন, 8,500 নিচাযুক্ত দ্ৰব্যৰ বৰি, 2,000 ব্ৰাউন চুগাৰৰ পেকেট আৰু নিচা কৰিব পৰা কাঁহৰ জুলীয়া ঔষধৰ 368টা বটল আছিল। এই নিচাযুক্ত দ্ৰব্যখিনিৰ বজাৰ মূল্য প্ৰায় 1,65,00,000 টকা হ'ব বুলি অনুমান কৰা হৈছে। তিৱা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰে আজি পৰিষদৰ 2022-23 বৰ্ষৰ 10 লাখ টকা পুঁজিৰে নিৰ্মাণ কৰা মৰিগাঁও জিলা সাংবাদিক সন্থাৰ তৃতীয় মহলাৰ ভৱনটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। এই উপলক্ষে আয়োজিত সভাত মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে সাংবাদিক সন্থাৰ অত্যাধুনিক পুথিভঁৰাল আৰু অভিলেখাগাৰটো তিৱা স্বায়ত্তশাসিত পৰিষদৰ পৰা আগবঢ়োৱা হ'ব বুলি ঘোষণা কৰে। নগাঁও জিলাৰ ৰূপহীহাটৰ ভকতগাঁও খেলপথাৰৰ ওচৰত যোৱা নিশা আৰক্ষীৰ এটা দলে অভিযান চলাবলৈ যাওঁতে এটা 5 জনীয়া ড্ৰাগছ মাফিয়াৰ দলে আৰক্ষী দলটোক আক্ৰমণ কৰে। ড্ৰাগছ মাফিয়াৰ আক্ৰমণত আহত ৰূপহীহাট আৰক্ষী থানাৰ সহকাৰী উপ পৰিদৰ্শক চিন্ময় বৰুণ কোঁৱৰক অপহৰণ কৰিবলৈকো চেষ্টা চলায়। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে খলিলুৰ ৰহমান আৰু ৰাকিবুল হুছেইন নামৰ 2 লোকক গ্ৰেপ্তাৰ কৰে, যদিও আন 3 জন ঘটনাস্থলীৰ পৰা পলায়ন কৰে। ভ্ৰমণকাৰী ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতে আজি 5খন T20 শৃংখলাৰ 1খন খেলত কলকাতাৰ ইডেন গাৰ্ডেনত অৱতীৰ্ণ হৈছে। ভাৰতৰ অধিনায়ক সূৰ্য কুমাৰ যাদৱে টছত জিকি ইংলেণ্ডৰ অধিনায়ক জোছ বাটলাৰক প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ জনায়। ভাৰতীয় দলত বহুদিনৰ বিৰতিৰ মূৰত প্ৰবীণ পেচ বলাৰ মহম্মদ স্বামীক অন্তৰ্ভুক্ত কৰা হৈছে। স্বামীৰ লগতে অৰষ্টিভ সিং আৰু হাৰ্দিক পাণ্ডিয়াই ভাৰতীয় পেছ বলিং আক্ৰমণৰ নেতৃত্ব দিব। অক্ষৰ পেটেলক স্পিনাৰ হিচাপে দলত অন্তৰ্ভুক্ত কৰা হৈছে। অষ্ট্ৰেলিয়া ভ্ৰমণত বিপৰ্যয়ৰ সন্মুখীন হোৱা ভাৰতীয় ক্ৰিকেট দলে সূৰ্য কুমাৰ যাদৱৰ নেতৃত্বত T20 শৃংখলাত হেৰুৱা মৰ্যাদা ঘূৰাই আনিব পাৰিব বুলি আশা কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ জাপানৰ অৰ্থনীতি, বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী কোগা ইউচিৰোৰ লগতে দেশখনৰ উদ্যোগ আৰু ব্যৱসায়ী ক্ষেত্ৰৰ কাণ্ডাৰীসকলক সাক্ষাৎ। অসম বিধানসভাৰ বাজেট অধিৱেশন 17 ফেব্ৰুৱাৰীত আৰম্ভ। বজালী জিলাৰ পাঠশালা নগৰৰ ভট্টদেৱ ক্ষেত্ৰত 31 জানুৱাৰীৰ পৰা অসম সাহিত্য সভাৰ সপ্ততিতম পূৰ্ণাংগ অধিৱেশন। আৰু কলকাতাৰ ইডেন গাৰ্ডেনত ভাৰত আৰু ইংলেণ্ডৰ মাজৰ 5খনীয়া T20 শৃংখলাৰ 1খন খেল টছত জিকি ভাৰতৰ প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 বজাত।